আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ 10% হাৰতে পুঁজি হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ ৰাজ্যৰ মথাউৰিসমূহৰ 331টা দুৰ্বল স্থান ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ ৰাজ্যত এমাহত 1,400 কোটি টকাৰ কৰ ফাঁকি 352টা ভুৱা প্ৰতিষ্ঠানৰ পঞ্জীয়ন বাতিল ৰাজ্যৰ 10,000ৰো অধিক বিদ্যালয়ত সমগ্ৰ শিক্ষাৰ সাময়িকী মূল্যাংকন পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ তথ্য লাভ আৰু অধিনায়ক শুভমন গিলৰ 17 ৰানৰ সহায়ত ভাৰতৰ কালি প্ৰথম দিনা 5 উইকেটৰ বিনিময়ত ইংলেণ্ডৰ বিৰুদ্ধে 310 ৰান সংগ্ৰহ নমস্কাৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা এতিয়া বিতং বাতৰি উত্তৰ পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ 10% হাৰতে পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰীয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ ৰাজ্যসমূহক অধিক পুঁজিৰ প্ৰয়োজন হয় বুলি কয় তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিৱৰ্তনশীল জনগাঁথনি আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ হস্তান্তৰৰ ক্ষেত্ৰতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভিন্ন দৃষ্টিকোণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আঙুলিয়াই দিয়ে কেন্দ্ৰীয় কৰ হস্তান্তৰৰ ক্ষেত্ৰতো অসমৰ আন আন দিশসমূহৰ বিষয়ে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ পানাগাৰীয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰে এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী বিত্ত বিভাগৰ আয়ুক্ত তথা সচিব জয়ন্ত নাৰ্লিকাৰকে ধৰি ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প সন্দৰ্ভত আলোচনা কৰে গুৱাহাটীৰ পৰা শিলচৰ আৰু ডিব্ৰুগড়লৈ গ্ৰীণ এক্সপ্ৰেছ কৰিডৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ নতুন প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰৰ কেবিনেট মন্ত্ৰী অশোক চৌধুৰী লাইফ কেয়াৰ লিমিটেডৰ অধ্যক্ষ জয় চাইনী তথা আই চি আই চি আই ফাউণ্ডেশ্যন আৰু আই চি আই চি আই বেংকৰ প্ৰতিনিধিসকলৰ সৈতেও ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 5-দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চল ভ্ৰমণ কৰিব এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী বি টি আৰৰ 5খন জিলালৈ যাব ওদালগুৰি জিলাৰ পৰা তেওঁ ভ্ৰমণসূচী আৰম্ভ কৰিব ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ এখন কৰ্মকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী শৰ্মাই অংশগ্ৰহণ কৰিব সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদীয় এলেকাত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে এই সন্মিলনত ভাগ ল'ব এই সন্মিলনৰ পাছতে জিলাখনৰ সদৰ ওদালগুৰিৰ উপৰি ডিমাকুচিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আৰু দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাই মত বিনিময় কৰিব এই সন্দৰ্ভত আমাৰ ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়
আজি ওদালগুৰিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সম্বোধন কৰিব কাৰ্যকৰ্তা সন্মিলন ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ এখন কাৰ্যকৰ্তা সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদীয় এলেকাত বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা কাৰ্যকৰ্তা সন্মিলনৰ পিছতেই জিলাখনৰ সদৰ ওদালগুৰিকে ধৰি জিলাখনৰ ডিমাকুচি সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ তথা দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মত বিনিময় কৰিব উল্লেখ্য যে ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইতিমধ্যে 4টা সমষ্টি বিজেপি দলৰ দখলত আছে যদিও সমাগত নিৰ্বাচনত আৰু অধিক সমষ্টিত বিজেপি দলে জয়লাভ কৰোৱাৰ লক্ষ্যত দলটোৱে সাংগঠনিক তৎপৰতা তীব্ৰতৰ কৰি তুলিছে ইতিমধ্যে বি টি চি নিৰ্বাচনত দলীয় স্থিতি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় দলটোৱে ওদালগুৰি জিলাৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰিকা তামোলপুৰৰ বাবে জয়ন্ত মল্ল বৰুৱা বাক্সাৰ বাবে ৰঞ্জিত দাস চিৰাঙৰ বাবে কৌশিক ৰায় আৰু কোকৰাঝাৰ জিলাৰ বাবে মন্ত্ৰী অশোক সিংহাল মনোনীত কৰিছে বিজেপিয়ে পূৰ্ণ শক্তিৰে বি টি চি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে আজি এই কাৰ্যকৰ্তা সন্মিলনখনে ওদালগুৰি জিলাত বিশেষ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ'ব
মুখ্যমন্ত্ৰীয়ে কাইলৈ তামোলপুৰ 5 জুলাইত বাক্সা 6 জুলাইত চিৰাং আৰু 7 জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব 5 জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু 5টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বি টি চি নিৰ্বাচন সম্পৰ্কত তেওঁ মত বিনিময় কৰিব জিলা প্ৰশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সেই সেইদিনা প্ৰথমে মুছলপুৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা সভাত অংশ ল'ব বুলি বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে জনাইছে। ইয়াৰ পাছত তেওঁ জালাহৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আয়োজিত সভাত পাঁচটা মণ্ডলৰ প্ৰায় 3,500 কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি ৰাজ্যৰ মথাউৰিসমূহৰ 331টা দুৰ্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা আৰু বিষয়াবৰ্গক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্ৰযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ এই প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বুজ লয়। প্ৰতিখন জিলাৰ অভিযন্তাসকলে এই বৈঠকত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত ৰাজ্যৰ বান খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। প্ৰত্যেকখন জিলালৈ পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো তেওঁ বৈঠকত গুৰুত্ব আৰোপ কৰে। চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী ধনৰ যাতে অপচয় নহয় সেই দিশত সজাগ হবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়। বৈঠকখনত জলসম্পদ বিভাগৰ মুখ্য সচিব ছৈয়দ্দিন আব্বাছী, মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাসহ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যত এমাহতে অসাধু ব্যৱসায়ীয়ে 1,400 কোটি টকাৰ কৰ ফাঁকি দিছে। যোৱা মাহত 352টা ভুৱা পঞ্জীয়নৰ জৰিয়তে ব্যৱসায়ীসকলে কোনো সামগ্ৰী ক্ৰয় বিক্ৰয় নকৰাকৈ এই বৃহৎ পৰিমাণৰ ধনৰাশি আত্মসাত কৰে। ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অৰুণিমা চৌধুৰীয়ে কালি এখন সংবাদমেলযোগে কয় যে ভুৱা পঞ্জীয়ন কৰা 43 গৰাকী ব্যৱসায়ীক যোৱা মাহত চিনাক্ত কৰা হৈছে। তেওঁলোকে প্ৰায় 1,200 কোটি টকা বহিঃৰাজ্যলৈ স্থানান্তৰ কৰিছে, যাৰ ফলত কেৱল অসমৰে নহয় আন ৰাজ্যসমূহৰো লোকচান হৈছে। যুটীয়া কৰ আয়ুক্তগৰাকীয়ে লগতে কয় যে যোৱা মাহত 43টা অবৈধ স্থানত তালাচী চলাই 33,34,00,000 টকা কৰ ফাঁকি ধৰা পৰে আৰু ইয়াৰ পৰা মাত্ৰ 5,34,00,000 টকাহে বিভাগে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে অসাধু চক্ৰৰ বিৰুদ্ধে GST আয়ুক্তালয়ৰ বিষয়াবৰ্গই অভিযান চলাই 83খন বাহনো জব্দ কৰিছে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰাঞ্চলৰ সুপৰিকল্পিত তথা দ্ৰুত বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে 10খন চহৰ এক ৰূপায়ণ শীৰ্ষক এটা প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে। অসমৰ 10খন আগশাৰী চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নিয়মীয়া পানী যোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান বাহন ব্যৱস্থাপনা, ষ্ট্ৰীট লাইট আৰু ডিজিটেল তথা অনলাইন সেৱাৰ কাম কাজ সুচাৰুৰূপে ৰূপায়ণ কৰাই হৈছে এই প্ৰকল্পৰ মূল লক্ষ্য। এই প্ৰকল্পৰ বাবে নিৰ্বাচিত হোৱা চহৰসমূহৰ ভিতৰত ডিব্ৰুগড় চহৰো অন্তৰ্ভুক্ত হৈছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কুইৰীৰ অধ্যক্ষতাত কালি এই সংক্ৰান্তীয় এখন সভা অনুষ্ঠিত হয়। প্ৰকল্পটোৰ অধীনত ডিব্ৰুগড় পৌৰ নিগমৰ অধীনস্থ এলেকাৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে সভাত আলোচনা কৰা হয়। সভাত পৌৰ নিগমৰ আয়ুক্ত, কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি সংশ্লিষ্ট অন্যান্য বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। মহানগৰীৰ খাৰঘুলীত বন্দনা দাস নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগত কালি নিশা লতাশিল আৰক্ষীয়ে ৰাতুল দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। খাৰঘুলীৰ লুইত নগৰত কালি 69 বছৰীয়া মহিলাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই নিশা যুৱকজনক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ শিক্ষা অসমে জাৰি কৰা নিৰ্দেশনা অনুসৰি সাময়িকী মূল্যাংকন পৰীক্ষা পেট ৰাজ্যৰ 10,000ৰো অধিক বিদ্যালয়ে অনুষ্ঠিত নকৰিলে। যোৱা 16 আৰু 17 জুনত সমগ্ৰ শিক্ষা বিভাগে ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। ৰাজ্যখনত থকা 43,716 বিদ্যালয়ৰ ভিতৰত 33,335 বিদ্যালয়ত পেট অনুষ্ঠিত হয় যদিও 10,381 বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত নহল। সমগ্ৰ শিক্ষা অসমে কালি প্ৰকাশ কৰা তথ্য অনুসৰি 35খন জিলাৰ আটাইকেইখনে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে যদিও দক্ষিণ শালমাৰা মানকাছৰ জিলাত সৰ্বাধিক বিদ্যালয়ে পেট অনুষ্ঠিত কৰে। পৰীক্ষাত জিলাখনৰ অংশগ্ৰহণৰ হাৰ 96.5%। ইফালে বঙাইগাঁও, হোজাই, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, নলবাৰী, তিনিচুকীয়া আৰু ওদালগুৰিত 80%তকৈ অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। গুণ উৎসৱত প্ৰথম স্থান লাভ কৰি অহা শিৱসাগৰ জিলাত এই পৰীক্ষা অনুষ্ঠিত কৰা বিদ্যালয়ৰ হাৰ 70%হে। উল্লেখযোগ্য যে ৰাজ্যত অসমীয়া, ইংৰাজী, বড়ো আৰু বাংলা মাধ্যমত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। 200 বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহৰ ঐতিহ্য অধ্যয়ন কৰাৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ 24জনীয়া প্ৰতিনিধিৰ দল কালি যোৰহাটত উপস্থিত হৈছে। দলটোৱে মেলেং চাহবাগিচাত পাত তোলাৰ পৰা প্ৰসংস্কৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। এনে অধ্যয়নমূলক ভ্ৰমণে চাহৰ বিশ্বজনীন সম্ভাৱনীয়তাক অধিক প্ৰসাৰিত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। বজালি জিলাৰ পাটাচাৰকুছিৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰৈ থকা বাঁহ ভৰ্তি এখন ট্ৰেক্টৰত মালবাহী ট্ৰাক এখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ট্ৰাকখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। পাছত স্থানীয় ৰাইজে পাটাচাৰকুছি আৰক্ষীৰ সহায়ত চালকগৰাকীক পাঠশালাৰ মদন ৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তেওঁক মৃত ঘোষণা কৰা হয়। ট্ৰাক চালকগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। ভাৰত আৰু ইংলেণ্ডৰ মাজত এজবেষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ কালি প্ৰথম দিনা ভাৰতে নিজৰ প্ৰথম ইনিংছত 5টা উইকেটৰ বিনিময়ত 310 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমন গিলে তেওঁৰ টেষ্ট জীৱনৰ 7ম শতৰাণ সংগ্ৰহ কৰি 114 ৰাণ কৰি বেট ধৰি আছে। ৰবীন্দ্ৰ জাদেজা 41 ৰাণ কৰি অপৰাজিত হৈ আছে। ইয়াৰ আগতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতীয় অপেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে সতৰ্কতাৰে ইনিংছ আৰম্ভ কৰে যদিও ৰাহুলে মাত্ৰ 2 ৰাণ কৰি আউট হয়। ইয়াৰ পাছত কৰুণ নায়াৰৰ সৈতে লগ লাগি যশস্বী জয়ছোৱালে দ্বিতীয় উইকেটৰ জুটিত 80 ৰাণ যোগ দিয়ে। কৰুণ নায়াৰ ভোজন বিৰতিৰ ঠিক পূৰ্বে 31 ৰাণ কৰা অৱস্থাত আউট হয়। আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক সঞ্জীৱনী পাঠকৰ সৈতে।
ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত 5 জুলাইৰ পৰা হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণকে ধৰি 8-দিনীয়া 5-দেশীয় ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কালি খানাত উপস্থিত হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে BTC নিৰ্বাচনত শাসকীয় দলে গুৰুত্ব প্ৰদান কৰি আজিৰে পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 5-দিনীয়া কাৰ্যসূচীৰে বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চল ভ্ৰমণ কৰিব। এই বাতৰিটো দৈনিক অসম কাকতে BTCৰ ক্ষমতা দখলৰ বাবে বিজেপিৰ ৰণলংকা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে। অসমৰ উচ্চ তথা কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক কাৰ্যবাহীৰূপে আত্মসংস্থাপনৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশত সহায় কৰিবলৈ অসম চৰকাৰ তথা HDFC বেংকে বিশেষ উদ্যোগ লোৱাৰ বাতৰিটো কৰ্পৰেট খণ্ডত অসমীয়াই পাব চাকৰি শিৰোনামেৰে অসমীয়া খবৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প সন্দৰ্ভত আলোচনা কৰে। গুৱাহাটীৰ পৰা শিলচৰ আৰু ডিব্ৰুগড়লৈ গ্ৰীণ এক্সপ্ৰেছ কৰিডৰ, এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ নতুন প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। এই বাতৰিটো আমাৰ অসম, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম CM গাডকাৰী ডিছকাছ ষ্টেটছ ৰোড প্ৰজেক্টছ। একেটা বাতৰিৰে দ্য চেণ্টিনেল কাকতৰ শিৰোনাম গাডকাৰী এছিয়'ৰ CM অফ টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যন অফ আছাম NH প্ৰজেক্টছ। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। আমেৰিকাৰ বাৰ্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁয়ে লং জাম্পত স্বৰ্ণ পদক জয় কৰিছে। অসম ৰাইফলছক প্ৰতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে 21 ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফলছত কৰ্মৰত হৈ আছে। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। উত্তৰ পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ 10% হাৰতে পুঁজি হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ। ৰাজ্যৰ মথাউৰিসমূহৰ 331টা দুৰ্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ। ৰাজ্যত এমাহত 1,400 কোটি টকাৰ কৰ ফাঁকি, 352টা ভুৱা প্ৰতিষ্ঠানৰ পঞ্জীয়ন বাতিল। ৰাজ্যৰ 10,000ৰো অধিক বিদ্যালয়ত সমগ্ৰ শিক্ষাৰ সাময়িকী মূল্যাংকন পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ তথ্য লাভ। আৰু অধিনায়ক শুভমন গিলৰ 17 ৰাণৰ সহায়ত এজবেষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ভাৰতৰ কালি 5টা উইকেটৰ বিনিময়ত ইংলেণ্ডৰ বিৰুদ্ধে 310 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত আৰু ক্ষন্তেক পিছতে জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।